ৰকাহিত বাক্য তিনি অধ্যায় চাৰ্ডিত থকা মণ্ডলী দূতলৈ এই কথা লিখা। যিজনে ঈশ্বৰৰ সাত আত্মা আৰু সাতোটা তৰা ধাৰণ কৰি আছে তেওঁ এই কথা কয়, তুমি কৰা কৰ্ম মই জানো, তুমি যে জীয়াই আছা তাত এটা খ্যাতি আছে, কিন্তু তুমি মৃত। জাগ্ৰত হোৱা আৰু যি আছে বলৱান কৰা, কিন্তু তুমি চতুৰ্দিশে মৰা, কাৰণ মোৰ ঈশ্বৰৰ দৃষ্টিত তোমাৰ কোনো কাৰ্য মই পূৰ্ণ সমাপ্ত নাপালো। এতেকে তুমি কি গ্ৰহণ কৰিলা আৰু শুনিলা সেইবোৰ সোঁৱৰণ কৰা, পালন কৰা আৰু মন পালতোৱা, কাৰণ তুমি যদি জাগ্ৰত নোহোৱা তেনেহ'লে মই চোৰৰ নিচিনাকৈ আহিম আৰু কোন সময়ত মই তোমাৰ বিৰুদ্ধে আহিম সেই বিষয়ে তুমি নাজানিবা। কিন্তু যিসকলে নিজৰ কাপোৰ মলিন নকৰিলে এনে কিছুমান লোকৰ নাম চাৰ্ডিত আছে, তেওঁলোকে মোৰে সৈতে অহা যোৱা কৰিব, তেওঁৰ কাপোৰ বগা আৰু তেওঁলোক মোৰ যোগ্য। যিজনে জয় কৰে তেওঁ সেইদৰে বগা বস্ত্ৰৰে ভূঁহিত হ'ব আৰু মই জীৱন পুস্তকৰ পৰা তেওঁৰ নাম মোহাৰি নুগুচাম। মোৰ পিতৃৰ সন্মুখত আৰু দূতসকলৰ সন্মুখত মই তেওঁৰ নাম স্বীকাৰ কৰিম। যদি তোমাৰ কাণ আছে মণ্ডলীসমূহলৈ আত্মাই কোৱা কথা শুনা। ফিলাডেলফিয়াত থকা মণ্ডলী দূতলৈ এই কথা লিখা। যিজন পবিত্ৰ আৰু সত্য তেওঁ এই কথা কয়, যিজনে দায়দৰ চাবি ধাৰণ কৰি আছে, যিজনে মেলিলে কোনেও বন্ধ নকৰিব আৰু বন্ধ কৰিলে কোনেও নেমেলিব। তোমাৰ কৰ্ম মই জানো, চোৱা যি দুৱাৰ কোনেও বন্ধ কৰিব নোৱাৰে এনে এখন মেলা দুৱাৰ তোমাৰ সন্মুখত দিলোঁ। মই জানো যে তোমাৰ অলপ শক্তি থকাটো মোৰ বাক্য পালন কৰি মোৰ নাম অস্বীকাৰ নকৰিলা। চোৱা ছয়তানৰ সমাজৰ যি লোকসকলে নিজকে ইহুদী বোলে কিন্তু ইহুদী নহয় বৰং মিছাকৈয়ে কয়, এনেকুৱা মানুহক উপস্থিত কৰাই মই তোমাৰ চৰণত প্ৰণিপাত কৰাম, যাতে মই যে তোমাক প্ৰেম কৰিলোঁ সেই বিষয়ে তেওঁলোকে জানিব। তুমি মোৰ ধৈৰ্যৰ কথা সহন কৰি পালন কৰাত যি পৰীক্ষাৰ কাল পৃথিৱীৰ নিবাসকলক পৰীক্ষা কৰিবৰ কাৰণে গোটেই জগতৰ ওপৰলৈ আহিবলৈ উদ্যত আছে, সেই কালৰ পৰা ময়ো তোমাক ৰক্ষা কৰিম। মই বেগাই গৈ আছো, তোমাৰ কীৰ্তি যেন কোনেও নলয়, এইকাৰণে তোমাৰ যি আছে সেইখিনিকে ধৰি ৰাখা। যিজনে জয় কৰে তেওঁক মোৰ ঈশ্বৰৰ মন্দিৰত থকা স্তম্ভস্বৰূপ কৰিম, তেওঁ তাৰ পৰা কেতিয়াও বাহিৰলৈ নাযাব। তেওঁৰ ওপৰত মোৰ ঈশ্বৰৰ নাম লিখিম আৰু মোৰ ঈশ্বৰৰ নগৰ যি নতুন জিৰচালেম স্বৰ্গৰ মোৰ ঈশ্বৰৰ ওচৰৰ পৰা নামিব নাম আৰু নিজৰ নতুন নাম লিখিম। যিজনৰ কাণ আছে মণ্ডলীবোৰলৈ আত্মাই কোৱা কথা তেওঁ শুনক। আৰু লাইদেকীয়া থকা মণ্ডলী দুটলৈ এই কথা লিখা। যিজন আমেন, যিজন বিশ্বাসী আৰু সত্য সাক্ষী, যিজন ঈশ্বৰৰ সৃষ্টিৰ আদি, তেওঁ এই কথা কয়, মই তুমি কৰা কৰ্ম জানো, তুমি চেঁচা নোহোৱা তপতো নোহোৱা। তুমি হয় চেঁচা নহয় তপত হোৱা ভাল আছিল, এইদৰে তপতো নোহোৱা চেঁচাও নোহোৱা, কেৱল কুহুমীয়া হোৱাৰ বাবে মই নিজ মুখৰ পৰা তোমাক বটিয়াই পেলাবলৈ উদ্যত হৈ আছো। কাৰণ তুমি কৈছা মই ধনী, ধন সাঁচিলোঁ, মোৰ একোৰে অভাৱ নাই, কিন্তু তুমিয়ে যে দয়া নোপোৱা, দিনহীন, দৰিদ্ৰ, অন্ধ আৰু উলংগ তাক নাজানা। এতেকে মই তোমাক এই পৰামৰ্শ দিছো যে তুমি ধনী হ'বলৈ, জুইত খপা সোণ আৰু তোমাৰ উলংগতাৰ লাজ প্ৰকাশিত নহ'বলৈ, বস্ত্ৰাম্বিত হ'বলৈ বগা বস্ত্ৰ আৰু দৃষ্টি পাবৰ কাৰণে চকুত সানিবলৈ চকুৰ মলম, এই সকলোকে মোৰ পৰা কিনা। যিসকলক মই প্ৰেম কৰোঁ সেই সকলোৱে কেনেকৈ জীৱন ধাৰণ কৰা উচিত তাৰ বাবে মই তেওঁলোকক অনুযোগ কৰোঁ আৰু শাস্তি দিওঁ। এইকাৰণে তুমি উদ্যোগী হৈ মন পালতোৱা। চোৱা মই দুৱাৰত থিয় হৈ টুকুৰিয়াই থাকোঁ, কোনোৱে যদি মোৰ মাত শুনি দুৱাৰ মেলি দিয়ে তেনেহ'লে মই তেওঁৰ গৃহলৈ আহিম আৰু তেওঁৰে সৈতে মই ভোজন কৰিম আৰু তেওঁ মোৰো সৈতে ভোজন কৰিব। মই নিজে যেনেকৈ জয় কৰি মোৰ পিতৃৰ সৈতে তেওঁৰ সিংহাসনত বহিলোঁ, তেনেকৈ যিজনে জয় কৰে তেওঁকো মোৰে সৈতে মোৰ সিংহাসনত মই বহিবলৈ দিম। যিজনৰ কাণ আছে মণ্ডলীবোৰলৈ আত্মাই কোৱা কথা তেওঁ শুনক।